লোকে লিখা শুভবাৰ্তা 23 অধ্যায়। পিলাত আৰু হেৰোদৰ আগত যীশুৰ সুদবিচাৰ, প্ৰাণদণ্ডৰ আজ্ঞা। ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোকসকলে উঠি পিলাতৰ আগলৈ যীশুক লৈ আহিল। তেওঁলোকে তেওঁক অপবাদ দি ক'বলৈ ধৰিলে, বোলে, আমি দেখিছোঁ যে এই মানুহজন চিৰাজক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিযুক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা। এতিয়া পিলাতে তেওঁক সুধিলে, তুমি ইহুদীসকলৰ ৰজানে? তাতে যীশুৱে উত্তৰ দি ক'লে, তুমিয়েই কৈছা। তেতিয়া পিলাতে প্ৰধান পুৰোহিত আৰু লোকসকলক ক'লে, মই এই মানুহজনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ। কিন্তু তেওঁলোকে পুনৰ ক'লে, এই মানুহজনে গালিল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদিয়াত আৰু এতিয়া এই ঠাইটো লোকসকলক উপদেশ দি ছটাই আছে। পিলাতে ইয়াকে শুনি, মানুহজন গালিলিয়া নে এই বুলি সুধিলে। পাছত তেওঁ হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পিলাতে জানিবলৈ পোৱাত তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে, কিয়নো সেই সময়ত তেওঁ জিৰচালেমতে আছিল। যেতিয়া হেৰোদে যীশুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ'ল, কিয়নো বহুদিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল। তেওঁৰ বিষয়ে শুনিছিল, সেয়েহে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল। তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীশুৱে তেওঁক একো উত্তৰ নিদিলে। আৰু প্ৰধান পুৰোহিত আৰু বিধান অধ্যাপকসকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল। পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীশুক সেৱজ্ঞান আৰু বিদ্ৰূপ কৰি ৰাজকীয় বস্ত্ৰ পিন্ধাই পিলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে। সেই দিনৰ পৰা হেৰোদ আৰু পিলাত পৰস্পৰ বন্ধু হ'ল। ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰুভাৱ আছিল। পাছত পিলাতে প্ৰধান পুৰোহিত শাসনকৰ্তাসকলক আৰু লোকসকলক মাতি গোট খুৱালে আৰু তেওঁলোকক ক'লে, লোকসকলক অপথে নিওঁতা বুলি এই মানুহজনক মোৰ ওচৰলৈ আনিলা, কিন্তু চোৱা, মই তোমালোকৰ আগত সুদবিচাৰ কৰি তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ। হেৰোদেও একো দোষ নাপালে, কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে। আৰু চোৱা, এওঁ প্ৰাণদণ্ডযোগ্য কোনো কৰ্ম কৰা নাই, এই হেতুকে এওঁক শাস্তি দি এৰি দিম। সেই পৰ্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল, কিন্তু সকলোৱে একেলগে আতাশ পাৰি ক'লে, ইয়াক দূৰ কৰক, বাৰব্বাক আমাৰ বাবে মুকলি কৰক। সেই বাৰব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰবধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল। তাতে পিলাতে যীশুক মুকলি কৰিবলৈ ইচ্ছা কৰি তেওঁলোকক আকৌ ক'লে, কিন্তু তেওঁলোকে আতাশ পাৰি ক'লে, তাক ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক। তৃতীয়বাৰো তেওঁলোকক ক'লে, কিয়, এই মানুহজনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই, এই হেতুকে এওঁক শাস্তি দি এৰি দিম। কিন্তু তেওঁলোকে দাবী কৰিলে, তেওঁক যেন ক্ৰুচত দিয়া হয়। এই আশয়েৰে আকুৰ গোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পিলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ'ল, কিন্তু তেওঁলোকে দাবী কৰিলে, তেওঁক যেন ক্ৰুচত দিয়া হয়। এই আশয়েৰে আকুৰ গোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পিলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ'ল। তেতিয়া পিলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে। পাছত ৰাজদ্ৰোহ আৰু নৰবধ কৰাৰ কাৰণে বন্দীশালত হোৱা যিজনক তেওঁলোকে খুজিছিল, সেইজনক তেওঁ মুকলি কৰি দিলে, কিন্তু যীশুক তেওঁলোকৰ ইচ্ছাত উধাই দিলে। ক্ৰুচত যীশুৰ মৃত্যু। পাছত তেওঁলোকে তেওঁক কৈ যাওঁতে গাঁৱৰ পৰা অহা চিমুন নামেৰে এজন কুৰুণীয়া মানুহক ধৰি যীশুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে। তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গ'ল। কিন্তু যীশুৱে তেওঁলোকলৈ ঘূৰি ক'লে, হে জেৰুচালেমৰ জীয়ৰীসকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তানসকলৰ বাবে ক্ৰন্দন কৰা, কিয়নো চোৱা, যি সময়ত সম্পন্যা তিৰোতা সন্তান নোহোৱা গৰ্ভ আৰু পিয়া নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে। তেতিয়া লোকসকলে পৰ্বতবোৰক ক'বলৈ ধৰিব, আমাৰ ওপৰত পৰা, উপ পৰ্বতবোৰক ক'বলৈ ধৰিব, আমাক ঢাকি ধৰা, কিয়নো কেঁচা গছত যদি তোমালোকে এইবোৰ কৰ্ম কৰে, তেনেহ'লে শুকান গছত কি কৰা যাব। সেই সময়ত দুজন দুষ্কৰ্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ'ল। পাছত মূৰৰ লাওখোৱা নামেৰে ঠাই পোৱাত তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কৰ্মী মানুহকো ক্ৰুচত দিলে। তেতিয়া যীশুৱে ক'লে, হে পিতৃ, এওঁলোকক ক্ষমা কৰা, কিয়নো এওঁলোকে কি কৰিছে সেই বিষয়ে নাজানে। পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ল'লে আৰু লোকসকলে থিয় হৈ চাই থাকোঁতে শাসনকৰ্তাসকলে তেওঁক উপহাস কৰি ক'লে, ই আন লোককহে ৰক্ষা কৰিব পাৰিলে, যদি ই ঈশ্বৰৰ সেই অভিযুক্ত আৰু তেওঁৰ মনোনীতজন হয় তেনেহ'লে নিজকে নিজে ৰক্ষা কৰক। সেনাবোৰেও ওচৰলৈ আহি তেওঁ চিৰকাল যাচি ঠাট্টা কৰি ক'লে, আপুনি যদি ইহুদীসকলৰ ৰজা হয় তেনেহ'লে নিজকে নিজে ৰক্ষা কৰক, আৰু এওঁ ইহুদীসকলৰ ৰজা এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে। তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কৰ্মী এজনে তেওঁক নিন্দা কৰি ক'লে, আপুনি খ্ৰীষ্ট নহয়নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক। কিন্তু আনজনে সেই দুষ্কৰ্মীক দবিয়াই ক'লে, তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰানে? আমি হলে ন্যায়দণ্ডৰ যোগ্যপাত্ৰ। আমি নিজ নিজ কৰ্মৰ উচিত ফল পাইছো, কিন্তু এইজনে একো অনুচিত কৰ্ম কৰা নাই। পাছত তেওঁ ক'লে, হে যীশু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সোঁৱৰিব। যীশুৱে তেওঁক ক'লে, মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা। এতিয়া 12 বজাৰ সময় হ'ল আৰু 3 বজালৈকে গোটেইখন দেশৰ ওপৰত অন্ধাৰ হ'ল। সূৰ্য লুপ্ত হৈ গ'ল আৰু মন্দিৰৰ আঁৰ কাপোৰখন মাজেদি ফাটি গ'ল। পাছত যীশুৱে বৰ মাতেৰে ক'লে, হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছো। এইবুলি কৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে। এতিয়া যি হ'ল তাকে দেখি এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক'লে, এই মানুহজন সঁচাকৈ ধাৰ্মিক আছিল। এই দৃশ্য চাবলৈ যিসকল লোক আহিছিল তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ'ল। কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতাসকল গালিল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আঁতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল। যীশুক মৈদাম দিয়া। তেতিয়া তাত উপস্থিত থকা ইহুদীসকলৰ আৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধাৰ্মিক মেলুৱৈজন আছিল, সেই মেলুৱৈজনে তেওঁলোকৰ আলোচনা আৰু কৰ্মত সন্মতি দিয়া নাছিল। তেওঁ আৰিমাথিয়াৰ পৰা আহিছিল। এই চহৰখন আছিল ইহুদী লোকৰ চহৰ। তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল। এই ব্যক্তিজনে পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ বিচাৰিলে। পাছত তেওঁক নমাই সনসূতাৰ মিহি কাপোৰেৰে মেৰিয়াই আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খামি ওলোৱা এটা মৈদামত শুৱাই থলে। সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰাম বাৰু ওচৰ চাপিছিল। তাতে তেওঁৰ সৈতে গালিল প্ৰদেশৰ পৰা অহা তিৰোতাসকলে তেওঁৰ দেহ কেনেকৈ থোৱা হ'ল সেই বিষয়ে চাবলৈ আহিছিল। পাছত উলটি আহি সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল'লে।